হোছেয়া ভাববাদী পুস্তক 4 অধ্যায়। ঈশ্বৰে ইজৰাইলক অভিযোগ কৰা। হে ইজৰাইলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা, কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰৰ সম্বন্ধে কোনো জ্ঞান নাই। কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰবধ কৰা, চুৰ কৰা আৰু বিবিচাৰ চলিছে। ৰক্তপাতৰ উপৰিও ৰক্তপাত হৈছে। এইকাৰণে দেশে হুক কৰিছে আৰু যিসকলে তাত বাস কৰে তেওঁলোক দুৰ্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্ৰৰ মাছবোৰৰ বিনাশ হৈছে। তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক, কিয়নো সেই পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে। পুৰোহিতসকল, তোমালোকে দিনত উজুতি খাবা, ৰাতি তোমালোকৰ সৈতে ভাববাদীও উজুতি খাব। মই তোমালোকৰ মাতৃ ইজৰাইলক বিনষ্ট কৰিম। জ্ঞানৰ অভাৱত মোৰ প্ৰজাসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে ময়ো তোমালোকক মোৰ পুৰোহিত হিচাপে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে ময়ো তোমালোকৰ সন্তানসকলক পাহৰি যাম। পুৰোহিতসকল সংখ্যাত যিমানেই বৃদ্ধি পাইছে সিমানেই তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে। ময়ো তেওঁলোকৰ গৌৰৱ লাজত পৰিৱৰ্তন কৰিম। মোৰ লোকসকলৰ পাপ কাৰ্যত তেওঁলোকে আহাৰ পায়। লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়। এই হেতুকে যেনেকৈ লোকসকল তেনেকৈ পুৰোহিতসকলো হ'ব। দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম। তেওঁলোকে ভোজন কৰিব কিন্তু তৃপ্ত নহ'ব, বেচা কৰ্ম কৰিব কিন্তু সংখ্যা বৃদ্ধি নহ'ব, কিয়নো তেওঁলোকে মূৰ্তি পূজা কৰি যিহোৱাক ত্যাগ কৰিলে। ইজৰাইলৰ মূৰ্তি পূজা। বিবিচাৰ, দাক্ষাৰস আৰু নতুন দাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে। মোৰ লোকসকলে এডোখৰ কাঠৰ মূৰ্তিৰ ওচৰত পৰামৰ্শ বিচাৰে। তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নিৰ্দেশনা দিয়ে, কিয়নো বেচা কৰ্মলৈ নিয়া আত্মাই তেওঁলোকৰ বিপথে লৈ গৈছে। তেওঁলোকে বেচা কৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে। তেওঁলোকে পৰ্বতৰ উচ্চ চূড়াবোৰত বলি উৎসৰ্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, অলুন, লিবনি আৰু এলা গছৰ তলত য'ত আৰামদায়ক ছাঁ আছে তাত ধূপ জ্বলায়। সেইকাৰণেই তোমালোকৰ ছোৱালীবোৰ বেইচা হয় আৰু তোমালোকৰ বোৱাৰীবোৰে বিবিচাৰ কৰে। তোমালোকৰ ছোৱালীবোৰে বেইচা কৰ্ম কৰিলেও বা তোমালোকৰ বোৱাৰীবোৰে বেইচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম, কিয়নো পুৰুষসকলে নিজেই বেইচাসকলৰ সৈতে নিজৰ ঠাইলৈ যায় আৰু দেৱদাসী বেইচাসকলৰ সৈতে বলি উৎসৰ্গ কৰে। এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব। হে ইজৰাইল, তুমিও যদি বিবিচাৰ কৰিছা তথাপিও যিহুদাৰ যেন সেই দুখত দুখী নহয়। তোমালোক গিলগললৈ নাযাবা, বৈদ আৱনলৈকে উঠি নাযাবা, জীৱন্ত জিহুৱাৰ শপত বুলি শপত নাখাবা। থৰডিঙীয়া চেউৰী গাই নিচিনা ইজৰাইলীয়াসকল থৰডিঙীয়া, সেয়ে বহল পথাৰত পোৱালি মেৰ চাগ এটাক চৰোৱাৰ দৰে জিহুৱাই জানো এতিয়া তোমালোকক চৰাব পাৰে। ইফ্ৰইমীয়ে মূৰ্তিবোৰৰ সৈতে যোগ দিছে, তেওঁক সেইদৰে থাকিব দিয়া। যেতিয়া তেওঁলোকৰ সুৰাপান কৰা শেষ হয় তেতিয়া তেওঁলোকে বেচা কৰ্ম কৰি থাকে। তেওঁলোকে নিজৰ গৌৰৱতকৈ বিবিচাৰী কাৰ্যক অধিক বেছি ভাল পায়। শাস্তিৰ এক বায়ুৰে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰুৱাই লৈ যাব। তাতে তেওঁলোকে নিজৰ উৎসৰ্গবোৰৰ কাৰণে লাজ পাব।